এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলৰ মুখ্য প্ৰবন্ধকৰ প্ৰকাশ। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান আজি বিয়লি 5 বজাৰ লগে লগে সামৰণি পৰে। ভোটগ্ৰহণ শেষ হোৱাৰ 48 ঘণ্টা পূৰ্বে 1951 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 126 নম্বৰ ধাৰা অনুসৰি কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই সময়ছোৱাত ৰাজহুৱা সভা, শোভাযাত্ৰা, বৈদ্যুতিক মাধ্যম অথবা সামাজিক মাধ্যমৰ জৰিয়তে কৰা প্ৰচাৰকে ধৰি সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ সম্পূৰ্ণভাৱে নিষিদ্ধ থাকিব। নিৰ্বাচন আয়োগে ইলেকট্ৰনিক মাধ্যমত মতামত, সমীক্ষা আৰু জৰীপৰ ফলাফলকে ধৰি নিৰ্বাচন সম্পৰ্কীয় বিষয়বস্তু প্ৰদৰ্শন কৰাটো বাধা আৰোপ কৰিছে। এই সময়ছোৱাত SMS, ফোন কল অথবা সামাজিক মাধ্যমৰ জৰিয়তে ভোট বিচৰা কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলে সকলো প্ৰাৰ্থী, ৰাজনৈতিক দল আৰু সংবাদ মাধ্যমক এই নীতি নিৰ্দেশনা কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। নিৰ্বাচন আয়োগে 9 এপ্ৰিলৰ দিনা ৰাজ্যখনৰ সকলো জনসাধাৰণকে নিৰ্ভয়ে ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ অন্য জিলাসমূহৰ লগতে লখিমপুৰ জিলা প্ৰশাসনেও আজি বিয়লি 5 বজাত প্ৰচাৰৰ সময়সীমা উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত জৰুৰী নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ভোটগ্ৰহণলৈকে 48 ঘণ্টা সময়ছোৱাত কোনোধৰণৰ প্ৰচাৰ কৰিব নোৱাৰিব। কামৰূপ মহানগৰ জিলাতো অনুৰূপ নিৰ্দেশ বলবৎ আছে। শ্ৰীভূমি জিলাৰ 4টা বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ সময় উকলি যোৱাৰ পাছত ছাইলেন্স পিৰিয়ড আৰম্ভ হোৱা সন্দৰ্ভত জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি এই নিৰ্বাচনৰ পূৰ্বৰ 48 ঘণ্টাত কোনো জনসভা, পদযাত্ৰা বা নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব। ভোটদাতাসকলক প্ৰভাৱিত কৰাৰ বাবে সামাজিক মাধ্যমৰ ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে। জিলা নিৰ্বাচনী বিষয়াই সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীলৈ প্ৰেৰণ কৰা পত্ৰৰ যোগে এই নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে। বিধানসভা নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। নগাঁও জিলাত পলিং আৰু প্ৰিজাইডিং বিষয়াসকলৰ বাবে 7টা বিধানসভা সমষ্টিৰ নিৰ্বাচনী সামগ্ৰী বিতৰণ আৰু সংগ্ৰহৰ বাবে 3টা কেন্দ্ৰ নিৰ্ধাৰণ কৰা হৈছে। এই কেন্দ্ৰসমূহৰ পৰা কাইলৈ নিৰ্বাচনী বিষয়াসকল নিজ নিজ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'ব আৰু পৰহিলৈ ভোটগ্ৰহণৰ অন্তত ইয়াতে ভোটিং মেচিনসমূহ জমা দিয়া হ'ব। জিলাখনত মুঠ 1868টা ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে প্ৰায় 8000 পলিং আৰু প্ৰিজাইডিং বিষয়া নিয়োগ কৰা হৈছে। জিলাখনত নিৰ্বাচনী বিষয়া আৰু ক্ষুদ্ৰ পৰ্যবেক্ষকসকলৰ কোন কত নিয়োজিত কৰা হ'ব সেই সম্পৰ্কে ৰেণ্ডমাইজেচন প্ৰক্ৰিয়াৰে আজি চূড়ান্ত কৰা হ'ব। জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এই কাৰ্যসূচীৰ তদাৰক কৰে। নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা আয়ুক্তগৰাকীৰ সভাপতিত্বত এখন পৰ্যালোচনা সভাও অনুষ্ঠিত হয়। সভাত জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনৰ সৈতে জড়িত বিভাগসমূহৰ কাম কাজৰ শেহতীয়া স্থিতি আৰু অগ্ৰগতিৰ বিষয়ে বুজ লয়। প্ৰতিটো কোষৰ কাম কাজ নিৰীক্ষণ কৰি জিলা আয়ুক্তগৰাকীয়ে প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে আলোকপাত কৰে। বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত স্থাপন কৰা EVM বিতৰণ কেন্দ্ৰৰ পৰা ভোটগ্ৰহণকাৰী বিষয়াৰ দল আজি সংশ্লিষ্ট কেন্দ্ৰসমূহলৈ ৰাওনা হয়। জিলাখনৰ 4টা সমষ্টি বৰপেটা, চেঙা, মন্দিয়া আৰু পাকা বেদবাৰীত 1121টা ভোটকেন্দ্ৰ আছে। ইয়াৰ দুৰ্গম আৰু চৰ অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ বিষয়াসকল ইতিমধ্যে ৰাওনা হৈছে। বজালী জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। আজি নিৰ্বাচনৰ ব্যয় পৰ্যবেক্ষক ধীৰেন্দ্ৰ কুমাৰে জিলা আয়ুক্তৰ কাৰ্যালয়ত ব্যয় নিৰীক্ষণ কোষৰ সৈতে পৰ্যালোচনা বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ বাবে জিলাখনত 2টা আদৰ্শ ভোটকেন্দ্ৰ চূড়ান্ত কৰা হৈছে। আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰা প্ৰথম 10গৰাকী ভোটদাতাক গছপুলি প্ৰদান কৰা হ'ব বুলি প্ৰশাসনে জানিবলৈ দিছে। ইপিনে বিভিন্ন জিলাৰ দুৰ্গম স্থানত থকা ভোটকেন্দ্ৰসমূহলৈ ভোটগ্ৰহণকাৰী বিষয়া দল আজি ৰাওনা হৈছে। কাৰ্বি আংলঙৰ 21টা দুৰ্গম অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰিজাইডিং আৰু পলিং বিষয়াসকল আজি ৰাওনা হৈছে। পশ্চিম কাৰ্বি আংলং জিলাতো 51টা ভোটকেন্দ্ৰৰ নিৰ্বাচনী দায়িত্বত নিয়োজিত বিষয়া কৰ্মচাৰীসকল আজি ৰাওনা হয়। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পৰহিলৈ দৰ্শনাৰ্থীৰ বাবে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বন্ধ থাকিব। লগতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ নাৰায়ণপুৰৰ শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ আৰু বৰদুৱাৰ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰও বন্ধ থাকিব। 10 এপ্ৰিলৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি পুনৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অধীনস্থ প্ৰতিষ্ঠানসমূহ দৰ্শনাৰ্থীৰ বাবে মুকলি কৰি দিয়া হ'ব বুলি কলাক্ষেত্ৰ সমাজে জানিবলৈ দিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বিৰতি।
ভোট দিবলৈ আপোনাক কি কি লাগিব জানেনে?
জানি, এপিক।
কিন্তু এপিক নহলে?
নাজানো।
মই আছো যেতিয়া চিন্তা কিহৰ? আপোনাক লাগিব ইয়াৰে যিকোনো এখন আধাৰ কাৰ্ড, এম জি এনৰেগা জব কাৰ্ড, বেংক ডাকঘৰৰ পাছবুক, আয়ুষ্মান ভাৰত হেল্থ ইঞ্চুৰেঞ্চ স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পেন কাৰ্ড, এন পি আৰ স্মাৰ্ট কাৰ্ড, ভাৰতীয় পাছপৰ্ট, ফটোযুক্ত পেঞ্চন নথি, চৰকাৰী পি এছ ইউ বা পাব্লিক লিমিটেড কোম্পানী কৰ্মচাৰীক দিয়া পৰিচয় পত্ৰ, সাংসদ বিধায়ক বিধান পৰিষদৰ সদস্যক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ, ইউনিক ডিজেবিলিটি আই ডি কাৰ্ড, বাছ হৈ গল। গতিকে ভোট দিবলৈ যাবলৈ নাপাহৰিব। ভোট দিবলৈ আপোনাক
মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ ট্ৰংলাওবি গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই বোমাৰে কৰা আক্ৰমণত দুটি শিশুৱে প্ৰাণ হেৰুওৱাৰ পাছতে ৰাজ্যখনত প্ৰতিবাদমুখৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৱা নিশা সংঘটিত এই দুৰ্ঘটনাত দুটি শিশুৰ মৃত্যু হোৱাৰ লগতে মাতৃগৰাকী গুৰুতৰভাৱে আহত হৈ ইম্ফলৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা এটা বোমা উদ্ধাৰ কৰি নিষ্ক্ৰিয় কৰে। এই ঘটনাৰ পাছতে ৰাজ্যখনৰ পাঁচখন উপত্যকা জিলা পশ্চিম ইম্ফল, পূব ইম্ফল, কাকচিং, থৌবাল আৰু বিষ্ণুপুৰত বহুলোকে প্ৰতিবাদ কৰে। তেওঁলোকে চি আৰ পি এফৰ চাউনীলৈ গৈ সুৰক্ষা বিচাৰি ধ্বনি দিয়ে। সুৰক্ষা বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে শূন্যলৈ গুলীচালনা কৰাত কেইবাগৰাকীও প্ৰতিবাদকাৰী আহত হয়। ইয়াৰ পাছতে একাংশ প্ৰতিবাদকাৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ঘাইপথসমূহ অৱৰোধ কৰে। ৰাজ্যৰ গৃহ বিভাগে মণিপুৰত মোবাইল ডাটা আৰু ইণ্টাৰনেট সেৱা তিনিদিনৰ বাবে বন্ধ ঘোষণা কৰিছে। ইপিনে স্পাইচজেট এয়াৰলাইনছে আজিৰে পৰা 14 এপ্ৰিল পৰ্যন্ত মণিপুৰলৈ অহা যোৱা কৰা বিমানসমূহৰ যাত্ৰা বাতিল কৰিছে। ইয়াৰ ফলত কলকাতা, ইম্ফল, গুৱাহাটীৰ মাজত চলাচল কৰা বিমানৰ সেৱাও বাতিল কৰা হৈছে। উল্লেখযোগ্য যে যোৱা 10 ফেব্ৰুৱাৰীত ইম্ফল, গুৱাহাটী আৰু কলকাতাৰ মাজত স্পাইচজেটে বিমান চলাচল সেৱা আৰম্ভ কৰিছিল। অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই আৰু গ্ৰাহকৰ চাহিদা পূৰণ কৰিব পৰাকৈ চিলিণ্ডাৰৰ যোগান অব্যাহত আছে বুলি ইণ্ডিয়ান অইলৰ সূত্ৰই প্ৰকাশ কৰিছে। নগৰ অঞ্চলৰ গ্ৰাহকে 25 দিনৰ ব্যৱধানত আৰু গ্ৰামাঞ্চলৰ 45 দিনৰ ব্যৱধানত দ্বিতীয়টো চিলিণ্ডাৰ বুক কৰিব পাৰিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। তদুপৰি প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ পাবলৈ ই কে ৱাই চি বাধ্যতামূলক বুলি কোৱা হৈছে। তদুপৰি 9 মাহে চিলিণ্ডাৰ নোলোৱা গ্ৰাহকৰ বাবে ই কে ৱাই চি বাধ্যতামূলক বুলিও কোৱা হৈছে।
আমাৰ যিসকল উপভোক্তা এজন আৰ্বান এল পি জি ডিষ্ট্ৰিবিউটৰৰ লগত জড়িত, তেখেতসকলে এটা চিলিণ্ডাৰ প্ৰাপ্তিৰ 25 দিনৰ পাছতহে আকৌ নতুনকৈ এটা চিলিণ্ডাৰ বুক কৰিব পাৰিব। তেনেধৰণে যিসকল উপভোক্তা এজন ৰুৰেল বা গ্ৰামীণ এল পি জি বিতৰ্কৰ লগত জড়িত, তেখেতসকলে 45 দিনৰ পিছতহে সেই সুবিধাটো পাব। যিসকল উপভোক্তাই ইণ্ডিয়ান অইলৰ 10 কেজি কম্পজিট চিলিণ্ডাৰ লৈ আছে, তেখেতসকলে আৰ্বান ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত 18 দিনৰ পিছত আৰু ৰুৰেল বা গ্ৰামীণ ডিষ্ট্ৰিবিউটৰৰ ক্ষেত্ৰত 32 দিনৰ পিছত সেই সুবিধাটো পাব।
জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ শুনানি ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত চলি আছে। ইতিমধ্যে অভিযুক্তসকলৰ ওপৰত বিচাৰৰ ধাৰা আৰু সম্পৰ্কীয় শুনানি প্ৰায় সমাপ্ত হৈছে। কাইলৈ এগৰাকী অভিযুক্তৰ বিচাৰৰ ধাৰা সন্দৰ্ভত শুনানি গ্ৰহণৰ পাছতে জুবিন গাৰ্গৰ হৈ নিয়োগ কৰা বিশেষ লোক অভিযুক্তসকলৰ বিৰুদ্ধে যুক্তি প্ৰদৰ্শন কৰিব। এই সন্দৰ্ভত এগৰাকী অধিবক্তাই এইদৰে কয়।
বৰ্তমানলৈ আপোনাৰ সিদ্ধাৰ্থ, পি এছ অ' দুজন, সন্দীপন, অমৃতভা মহন্ত, ইয়াত কেইজনৰ বৰ্তমান তেখেতসকলে যিখিনি ক'ব লগা হৈছে সেইখিনি তেখেতসকলে শেষ কৰিছে। তেখেতে ক্লজিং ষ্টেটমেণ্ট দি দিলে। আজি বৰ্তমান চলিছে শ্যামকানু মহন্তৰ হিয়াৰিঙৰ কাৰণে তেখেতসকলে যিখিনি কৈছে, ছাবমিছন যি দিব লগা আছে তেখেতসকলে দি আছে, আৰু অহাকালি শেখৰৰ আছে, গতিকে শেখৰৰ অহাকালি শেষ হলে আৰু তেখেতসকলৰ যিকেইজন একুইজ আছে গোটেইকেইজনৰ শেষ হ'ব। তেখেতসকলে অহাকালি শেষ হোৱাৰ পিছত আফটাৰ ভেৰিফিকেশ্যন আমি প্ৰজিকিউশ্যনৰ ফালৰ পৰা আমাৰ যিখিনি ৰিপ্লাই আছে আমি ৰিপ্লাইখিনি দিম।
আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হোৱাৰ কথা। বৰ্তমান ৰাজস্থান ৰয়েলছ পইণ্ট তালিকাৰ তৃতীয় স্থানত থকাৰ বিপৰীতে মুম্বাই ইণ্ডিয়ানছ ষষ্ঠ স্থানত আছে। ইফালে কলকাতাৰ ইডেন গাৰ্ডেনছত কলকাতা নাইট ৰাইডাৰ্ছ আৰু পঞ্জাব কিংছৰ মাজত কালি নিশা অনুষ্ঠিত খেলখন বৰষুণৰ বাবে আধাতে সামৰিবলগীয়া হয়। বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি। নিৰ্বাচন মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনসমূহৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। অসমত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলৰ মুখ্য প্ৰবন্ধকৰ প্ৰকাশ। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি গুৱাহাটীত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।